যিচয়া পঁচিছ অধ্যায় ঈশ্বৰীয় পৰিত্ৰাণৰ বিষয়ে ভাৱবাণী। হে যীহোৱা, আপুনি মোৰ ঈশ্বৰ, মই আপোনাক মহিমামণ্ডিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম, কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে। বহুত আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে, কিয়নো আপুনি আমাৰ শত্ৰুবোৰক নগৰখনত স্তূপত পৰিণত কৰিলে আৰু গড়েৰে আবিত নগৰক ধ্বংসৰ কৰিলে। বিদেশীসকলৰ নগৰৰ দুৰ্গ নোহোৱা হ'ল, সেইবাবে বলৱন্ত লোকসকলে আপোনাক গৌৰৱান্বিত কৰিব, ভয়ানক জাতিবোৰৰ নগৰে আপোনাক ভয় কৰিব, কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্ৰতিপালক। ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে। খৰাং দেশত ৰ'দ যেনে, তেনেকৈ আপুনি বিদেশীসকলৰ কোলাহল দমন কৰিব। যিদৰে মেঘৰ ছাঁয়ে ৰ'দ নিবাৰণ কৰা হয়, সেইদৰে নিষ্ঠুৰ লোকৰ গান স্থবিৰ কৰা হ'ব। বাহিনীসকলৰ জিহুৱাই এই পৰ্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষা ৰস, কোমল মাংস কম পৰিমাণে ভোজ যুগুত কৰিব। যি উৰণীয়ে সকলো লোকক ঢকা হৈছে আৰু যি আৱৰণ সকলো জাতিসমূহৰ ওপৰত বিস্তাৰিত আছে, যীহুৱাই এই পৰ্বতত তাক নষ্ট কৰিব। তেওঁৰ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিব আৰু প্ৰভুৰ যীহুৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্নাম দূৰ কৰিব, কিয়নো যীহুৱাই এই কথা ক'লে। সেইদিনা এইদৰে কোৱা হ'ব, চোৱা, এওঁৱেই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ আৰু এওঁৱেই আমাক পৰিত্ৰাণ দিব। এওঁৱেই যীহুৱা, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম, কিয়নো চিয়োন পৰ্বতত যীহুৱাৰ হাতে স্থিতি ল'ব আৰু গোবৰ পেলোৱা গাঁতত যিদৰে খেৰ গছকা হয় সেইদৰে মোৱাবক নিজৰ হাতত গছকা হ'ব, আৰু সাঁতোৰা মানুহে যিদৰে সাঁতুৰিবলৈ হাত দুখন মেলে সেইদৰে তেওঁ তাৰ মাজত নিজৰ হাত মেলিব। কিন্তু যীহুৱাই তেওঁ নানাবিধ হাতৰ কৌশলেৰে সৈতে তাৰ গৰ্ব খৰ্ব কৰিব। তোমালোকৰ ওখ দুৰ্গত থকা দেৱালবোৰ তেওঁ মাটিত পেলাব, এনেকি ধূলিত পৰিণত কৰিব।